আজিৰ বাণীবোৰৰ বাবে ধন্যবাদ। মই ভাবোঁ ই আমাক প্ৰত্যাহ্বান জনাব, হয়তো অলপ বিশ্বাসহে আনিব পাৰে, কিন্তু আমি কোনো আৰোপ অনাটো নিবিচাৰোঁ। ধন্যবাদ পিতৃ আজি সকলোৱে এই বাৰ্তা গ্ৰহণ কৰাৰ বাবে আৰু নিজৰ জীৱনত প্ৰয়োগ কৰাৰ বাবে যীশুৰ নামত। আজি মই তোমালোকক ক'ব বিচৰা বিষয়টো হ'ল যে আমি আজিও লোভৰ বিষয়ে কথা পাতিম আৰু এনেদৰে লোভৰ পৰা পৰিত্ৰাণ পাব পাৰি তাৰ বিষয়ে। মই ভাবোঁ আমি বহুতো সময়ত লোভ কৰা এবিধ বস্তু হ'ল এৰাধৰা। এৰাধৰা কৰা মানে কি? মোৰ মতে এৰাধৰা কৰাৰ অৰ্থ হ'ল যে তুমি শুদ্ধ বুলি বিবেচনা কৰা বস্তুটোতকৈ অলপ কম মাত্ৰাত কাম কৰা, মাত্ৰ অলপ পৰিমাণ, মাত্ৰ অলপ। তাৰ মানে যিয়ে নহওক অন্য সকলোৱে সেৱা কৰে, কিন্তু কি জানানে, আমি অন্য সকলো নহওঁ আৰু আমি কৰা এনে এৰাধৰাবোৰে আমাৰ জীৱনত যেনে ক্ষতি কৰে সেয়া আমাৰ কল্পনাৰো অতীত। সাধাৰণতে এয়া মাথোন এটা এৰাধৰা নহয়, এয়া অলপ এৰাধৰা আৰু তাৰপাছত আমি তাৰ প্ৰতি অভ্যস্ত হৈ পৰোঁ আৰু এটা সময়ত যাক আমি শুদ্ধ বুলি এৰাধৰাৰ মাজেৰে মানি লৈছিলোঁ তাকে শুদ্ধ যেন লাগিবলৈ ধৰে আৰু সেয়ে আমি এক পৰ্যায়ে তলেৰে কাম কৰোঁ আৰু অলপ পাছত সেয়াই শুদ্ধ যেন লাগে। আৰু এনেদৰে আমি নিজে উপলব্ধি কৰাৰ আগতেই আমি এক নিম্ন পৰ্যায়েৰে গতি কৰোঁ যিটো ঈশ্বৰৰ বাবে মুঠেও আনন্দদায়ক নহয় আৰু আমি নিশ্চয় আমাৰ চাৰিওফালে চাব নোৱাৰোঁ। আমি নিজেই ঠিকে আছোনে নাই জানিবৰ বাবে অতি দুখজনক যে আমি নিশ্চিতভাৱে বহুত সময়ত আমি ঠিকে আছোনে নাই জানিবৰ বাবে আন খ্ৰীষ্টিয়ানসকলৰ প্ৰতিও চাব নোৱাৰোঁ। মই একো বিচাৰাত্মক ৰূপেৰে ক'ব খোজা নাই, আমাৰ সঁচাই এদৈহিক আকাংক্ষা আছে, আনকি গীৰ্জাঘৰতো আমি সাৱধানতা অৱলম্বন কৰা উচিত যাতে যীশুখ্ৰীষ্টৰ বাণীবোৰ আমি অৱনমিত কৰি নেপেলাওঁ য'ত ই কাকো বিশেষ কোনো কথা কোৱা নাই। 4-5 বছৰমান আগতে আমি আমাৰ মণ্ডলীত বহুতো কিবা কিবি পৰিৱৰ্তন কৰিলোঁ যাতে যুৱ প্ৰজন্মৰ সামঞ্জস্য ৰাখিব পাৰোঁ, কাৰণ আমি তেওঁলোকলৈ চাওঁতে দেখিছিলোঁ যে সকলোৱে মোৰ বয়সৰ ওচৰ চাপিবলৈ ধৰিছিল, যিটো মোৰ একেবাৰে ভাল লগা নাছিলে কাৰণ বাণীবোৰ সকলোৰে বাবে তেওঁলোকৰ বয়স যিমানেই নহওক। সেয়েহে আজিকালি আমি সভাবোৰত বহুতো নৱপ্ৰজন্মৰ লোক দেখিবলৈ পাওঁ যাৰ বয়স 30, 40 বা 50 আৰু আনকি কিছুমান সময়ত 70-80 বছৰীয়া লোকো আহে আৰু আমি কৰা পৰিৱৰ্তনবোৰে আমাৰ নৈতিকতা আৰু বাৰ্তাবোৰ অলপো পৰিৱৰ্তন কৰা নাই, মাত্ৰ আৱৰণটোহে ই সলনি কৰিছে। আমি অলপ বেলেগ মঞ্চ এখন পালোঁ, আমি ব্যৱহাৰ কৰি অহা সংগীতৰ দলবোৰ আমি সলনি কৰিলোঁ আৰু যুৱ প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ আমি কিছুমান তৰুণ সংগীতৰ দল ল'লোঁ। আৰু এই সপ্তাহত মই এইটো দেখা নাই, কিন্তু সাধাৰণতে আমি এটা ফগ মেচিন ব্যৱহাৰ কৰোঁ, ই সকলোবোৰ কুঁৱলী মই দেখাত সহায় কৰে। মইতো বুজি নাপাওঁ, কিন্তু জানানে যে মানুহবোৰে চাব পৰাটো বেছি মই ভাল পাওঁ, কিন্তু তেওঁলোকে কিবা এটা পৰিৱেশৰ কথা কয় আৰু সেয়ে আমিও তেওঁলোকক বিচৰা ধৰণৰ পৰিৱেশ আগবঢ়াইছোঁ। মোৰ ক্ষেত্ৰত মই হয়তো এতিয়াও 5টা হায়াম গাই সুখী হ'ম যেতিয়া মই ইয়ালৈ আহোঁ, কিন্তু আমি যদি সঁচাকৈ মানুহক ভাল পাওঁ আমি সদায় আমি কৰিবলৈ বিচৰা কামবোৰ কৰিব নাপাওঁ, আমি সেইটোৱে কৰিব লাগিব যিটো সকলোৰে বাবে শ্ৰেষ্ঠ হয় আৰু সেয়েহে আমি পৰিৱৰ্তন কৰোঁ। আৰু মই ভাবোঁ সময় অনুযায়ী যদি আমি পৰিৱৰ্তন নহওঁ তেন্তে আমি অন্ধকাৰত বিলীন হওঁ, কিন্তু আমি আমাৰ নৈতিক মূল্যবোৰ কেতিয়াও সলনি কৰিব নোৱাৰোঁ আৰু আমি যীশুখ্ৰীষ্টৰ বাণীবোৰৰ সত্যতাক কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰোঁ। এইটো লাগিলে যি শতিকাই নহওক ঈশ্বৰৰ শব্দবোৰ একেই থাকে, কাৰণ আপুনি যদি উচ্চ জীৱনধাৰা নিৰ্বাচন কৰে তাৰ ফল ভোগ কৰিবলৈ পাব, আপুনি শুদ্ধতা শান্তি আৰু সুখ লাভ কৰিব পাৰিব। যদিহে আমি নিম্ন জীৱনধাৰা গ্ৰহণ কৰোঁ তেন্তে বাইবেলৰ মতে আমি ঈশ্বৰে আমাৰ বাবে ৰখা উচ্চ জীৱনটো হেৰুৱাওঁ। সুখ পাবৰ বাবে ফূৰ্তিৰ বাণিজ্য নকৰিবা, মই কি কৈছোঁ শুনিলানে, সুখৰ বাবে এৰাতি দুৰাতি বা এসপ্তাহৰ ফূৰ্তিৰ বাণিজ্য নকৰিবা। নিশ্চিত কৰা যে তুমি শুদ্ধ বস্তুটো কৰিছা, ঈশ্বৰে তুমি যি ৰখাটো বিচাৰে তাৰ নকল এটা যাতে নহয়। মঠিৰ শুভবাৰ্তা 22:37-38 আৰু তেওঁ তেখেতৰ কথাৰ উত্তৰ দিলে, তুমি তোমাৰ উপাস্য ঈশ্বৰজনক তোমাৰ সম্পূৰ্ণ অন্তৰেৰে ভাল পাব লাগিব, তোমাৰ সম্পূৰ্ণ আত্মাৰে আৰু মনেৰে ভাল পাব লাগিব আৰু তোমাৰ সম্পূৰ্ণ বুদ্ধিৰে ভাল পাব লাগিব। সেয়া হ'ল প্ৰথম আৰু প্ৰধান নিৰ্দেশ। নতুন ইহুদী কিছুমানে যীশুক ক'লে, ঠিক আছে তুমি শিকাই থকা ইমানবিলাকৰ কথাৰ মাজত প্ৰধান কথাটো কি? তেওঁ ক'লে, সকলোতকৈ প্ৰধান কথাটো হ'ল তোমাৰ প্ৰভুক ভাল পোৱা, এনেই ভাল পোৱা নহয়, তোমাৰ প্ৰভুক সম্পূৰ্ণ অন্তৰেৰে ভাল পোৱা, তোমাৰ সম্পূৰ্ণ অন্তৰেৰে সম্পূৰ্ণ শক্তি আৰু মনেৰে, কাৰণ এয়াই হ'ল প্ৰথম আৰু প্ৰধান নিৰ্দেশ। সেয়েহে প্ৰয়োজন অনুসৰি আমি সঁচাকৈয়ে এইবোৰ শব্দ ব্যৱহাৰ কৰা উচিত আৰু নিজকে সোধা উচিত যে তোমাৰ জীৱনৰ প্ৰধান বস্তুটো কি। আমি সকলোৱে হয়তো ক'ম যে ঈশ্বৰ, কিন্তু আমি এইবোৰ বন্ধ কৰি নিজকে সোধা প্ৰয়োজন, ঠিক আছে, তাৰ কি প্ৰমাণ আছে? তুমি তোমাৰ সময়বোৰ কি কৰি কটোৱা? তুমি জানা যে এটা বিশেষ দিনত যিটো প্ৰয়োজন সেইটো কাম কৰি সময়খিনি কটোৱা? তেন্তে যদিহে আমি ঈশ্বৰৰ বাবে সময় নাৰাখোঁ, তেন্তে তাৰ অৰ্থ হ'ল সেইদিনা ঈশ্বৰ আমাৰ বাবে অপ্ৰয়োজনীয় উৎকণ্ঠাৰ সময়ত কিন্তু আমি ঈশ্বৰক ঠিকেই বিচাৰোঁ। কথাটো হ'ল যে অনবৰতে আমি উৎকণ্ঠিত হৈ থাকোঁ। মানে তুমি এগৰাকী উৎকণ্ঠিত মহিলা, পিছে মই ঈশ্বৰৰ বাবে উৎকণ্ঠিত আৰু তেওঁৰ অবিহনে মই থাকিব নোৱাৰোঁ। মধিয়ে লিখা শুভবাৰ্তা 6:24-25। দুজনগৰাকীক কোনেও সেৱা আগবঢ়াব নোৱাৰে, কাৰণ তেওঁ এজনক ভাল পাব আৰু আনজনক বেয়া পাব, নতুবা তেওঁ এজনৰ প্ৰতি আস্থাভাজন হৈ থাকিব আৰু আনজনৰ বিপক্ষত থাকিব। মই আজি নিৰ্বাচনৰ বিষয়ে সুধিছোঁ, সিদ্ধান্তৰ বিষয়ে সুধিছোঁ। মই আপ্লুত যে আজি তোমালোক ইয়াত আছা আৰু তোমালোকৰ বহুতেই হয়তো প্ৰতিশ্ৰুতিবদ্ধ খ্ৰীষ্টান, কিন্তু অকল তোমালোকক কোৱাই নহয়, আজি মই এক বিশেষ দৰ্শকক কৈছোঁ, টেলিভিজন যোগে গোটেই বিশ্বক কৈছোঁ, আৰু মই তোমালোকক আজি এক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কৈছোঁ। মই ভাবোঁ আমি যেতিয়া এই অনুষ্ঠানটো খুলি চাওঁ, তুমি বেলেগ বেলেগ চেনেলবোৰ চাই যোৱাতকৈ ঈশ্বৰেহে তোমাৰ লগত কথা পাতিব বিচাৰিছে। তেওঁ তুমি সিদ্ধান্ত লোৱাটো বিচাৰে যে তুমি তাক সেৱা আগবঢ়াবা আৰু জীৱনত কি কৰিবা। তুমি ঈশ্বৰ আৰু কুবেৰক একেলগে সেৱা আগবঢ়াব নোৱাৰা। নাই নাই, ঈশ্বৰে তুমি ধন সম্পত্তি নৰখাটো নিবিচাৰে। তেওঁ কোৱা নাই যে তুমি ধন নাৰাখিবা, সম্পত্তি নাৰাখিবা। প্ৰকৃততে ঈশ্বৰে সৃষ্টি কৰা প্ৰতিটো বস্তু তুমি ভোগ কৰিবৰ বাবেহে ৰখা হৈছে। তেওঁ আমি জীৱন উপভোগ কৰাটো বিচাৰে। মই নাভাবোঁ যে ঈশ্বৰে কেৱল পাপীসকলেহে ধন সম্পদ ৰখাটো বিচাৰে, য'ত তেওঁৰ মানুহবোৰে নিচ্ছলভাৱে ঘূৰি ফুৰে, আৰু এয়াই হ'ল চাবিকাঠি। এই বাৰ্তাটো প্ৰতি মিনিটতে কোৱা উচিত। বস্তু থকাটো ঠিকে আছে, কিন্তু বস্তুবোৰৰ বাবে তুমি থাকিব নালাগে। আৰু আমি সকলোৱে তৎপৰভাৱে ক'ব পাৰোঁ যে নাই, মোৰ বস্তুবোৰ মোৰ বাবে প্ৰয়োজনীয় নহয়। পিছে তোমাৰ বস্তু এপদ হেৰালে তুমি কেনেকৈ আচৰণ কৰা? বহু বছৰ আগতে কোনোবাই মোক এই আঙুঠিটো দিছিলে। আমি সকলোৱে তৎপৰতাৰে ক'ব পাৰোঁ, নাই, মোৰ বস্তুবোৰ প্ৰয়োজনীয় নহয়। পিছে বস্তু এপদ হেৰালে এনেকুৱা লাগে যেন আমিন বহু বছৰ আগতে কোনোবাই মোক এই আঙুঠিটো দিছিলে। এয়া মোৰ বাবে বিশেষত্ব থকা কাৰণ এদিন যেতিয়া মোৰ হাতত একো নাছিলে আৰু মই মিটিং এখনত আছিলোঁ, মোৰ বক্তৃতাৰ আগতেই মই সেইদিনা বক্তৃতা দি থকা মানুহজনক কিবা এটা দিব বিচাৰিছিলোঁ। দেৱ আৰু মোৰ হাতত একোৱেই নাছিলে। হাতত থকা সকলোখিনি খৰচ হৈ গৈছিলে, তথাপি তেওঁ কিবা এটা দিবৰ মন গৈছিলে। মোৰ হাতত মাত্ৰ বিবাহৰ মালাডালহে বাকী আছিলে, আৰু মূৰ্খৰ দৰে মই সেই মালাডাল খুলি দি তেওঁক দিবৰ বাবে গ'লোঁ। মই ক'লোঁ মোৰ বিশ্বাস যে ঈশ্বৰে মোক আজি এই মণ্ডলীলৈ আনিছে। মইনো কোন আছিলোঁ, এগৰাকী সাধাৰণ নাৰী। আৰু তেওঁ নিশ্চয় ভাবিছিলে যে হয়, সকলোৱে তেনেকেই ভাবে। মই ক'লোঁ মই জানো যে একেবাৰে তুচ্ছ যেন লাগিব, মই মোৰ বিয়াৰ আঙুঠিটো আপোনাক দিব বিচাৰোঁ। তেওঁনো সেইটো কি কৰিলেহেঁতেন, কিন্তু তথাপি তেওঁ হয়তো গ্ৰহণ কৰিলে আৰু আমাৰ বাবে প্ৰাৰ্থনা কৰিলে। সেই মানুহজনে এতিয়া আমি সহায় কৰা এজন মিছনেৰী, আৰু সেই সময়ত মোৰ বিয়াৰ আঙুঠি নাছিলে। ময়ো অনুভৱ নকৰিলোঁ যে ঈশ্বৰে মই অন্য এটা কিনাটো বিচাৰিছিলে। মোৰ এনেকুৱা লাগিছিল যে মোৰ বিশ্বাস ৰখাটো বিচাৰিছিলে। বহু বছৰ পাছত এগৰাকী মহিলা আমাৰ সভা এখনলৈ আহিছিলে আৰু তেওঁ দেৱক এটা সৰু ভেলভেটৰ বাকচ দিলে। মই কাহিনীটো আগতে কেতিয়াও প্ৰকাশ কৰা নাছিলোঁ। তেওঁ ক'লে মই অনুভৱ কৰিছিলোঁ ঈশ্বৰে যেন মই এইটো জয়সক দিয়াটো বিচাৰিছিলে, আৰু এয়াই সেই ধুনীয়া আঙুঠিটো, আৰু ই মোৰ বাবে আঙুঠিটোতকৈ বেছি আদৰৰ। মই জানো যে ঈশ্বৰে এইটো মোক দিছে, আৰু এয়া মোৰ বাবে এটা পৰিত্যাগৰ ফল, আৰু এয়া প্ৰায় ছমাহমান আগৰ কথা। বহু সময়ত তুমি কি দিলা সেইটো আচলতে প্ৰয়োজনীয় হৈ নপৰে, বস্তুটো তোমাৰ বাবে কিমান মূল্যৱান সেয়াহে প্ৰয়োজনীয়। এদিনাখন মই এঠাইলৈ গৈছিলোঁ ফেচিয়েল কৰাবলৈ, য'ত কেনেবাকৈ আঙুঠিটো হেৰুৱাই থৈ আহিলোঁ। ক'ত এৰিলোঁ মোৰ একেবাৰে মনত নাছিলে, আৰু তাত এৰিলোঁ কি, টেবুলত খুলি গৈ ল'বলৈ পাহৰিলোঁ নেকি, ইত্যাদি। আৰু এনেকুৱা ধৰণৰ বহুতো চিন্তাধাৰা মোৰ মনলৈ আহিছিলে। বেলেগ বেলেগ ঠাইত মই খবৰ ল'লোঁ, কিন্তু সেয়া বিচাৰি নাপালোঁ। আৰু এনেকৈ ফেচিয়েল কৰিবলৈ যাওঁতে মই আঙুঠিটো হেৰুৱাই পেলাইছিলোঁ আৰু এইটো মই ক'ৰবাত বিচাৰি ফুৰিছিলোঁ, ইফালে বিচাৰিছিলোঁ সিফালে বিচাৰিছিলোঁ আৰু বেলেগ বেলেগ ঠাইত খবৰো ল'লোঁ, কিন্তু একেবাৰে মই এইটো বিচাৰি নাপালোঁ। আৰু এনেদৰে হৈয়ে থাকিলে আৰু মোৰ এনেকুৱা লাগিল যে একো মই বিচাৰি নাপালোঁ আৰু এইটো যেন পিছে মই নিজৰ লগতে অলপ কথা পাতিলোঁ, জয়েছ এইটো মাত্ৰ এটা নিৰ্জীৱ বস্তু, হয় ই তুমি ভাল পোৱা এক বস্তু, কিন্তু ঈশ্বৰে যদি তোমাক দিয়াটো সম্পূৰ্ণ কৰিছে তেন্তে তুমিও ভাবি নাথাকি, সুখী হোৱা উচিত। আৰু মই সিদ্ধান্ত কৰিলোঁ যে মই আৰু ভাবি নাথাকোঁ, মই আৰু আঙুঠিটোৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়, ই মোক অতিষ্ঠ কৰিবলৈ নিদিওঁ। আৰু এসপ্তাহমান পাছত যেতিয়ালৈ মই যথেষ্টখিনি ভুগিলোঁ আৰু পাৰ কৰিলোঁ, মোৰ জীয়ৰীয়ে মোক মাতিলে আৰু ক'লে মই তোমাৰ আঙুঠিটো মোৰ বেগৰ ভিতৰত আজি বিচাৰি পালোঁ। আমি সেইদিনা ফেচিয়েল কৰোঁতে তাই মোৰ লগতে আছিলে আৰু ভাবিলোঁ মোৰ আঙুঠিটো তোমাৰ বেগত কেনেকৈ সোমালে, ঘটনাটো ঠিক এনেকুৱাই আছিলে, বেগটো মই তাইক দিছিলোঁ আৰু মোৰ এটা পুৰণা বেগ আৰু বেগটো চিনি পায় আৰু নিজৰ নিজৰ ভাৱটোত ভুলতে মই তাইৰ বেগত ভৰাই দিলোঁ আৰু তাই যেতিয়া ঘৰলৈ গ'ল তাই সকলোবোৰ চাফা কৰিলে কিন্তু মোৰ আঙুঠিটো থাকি গ'ল আৰু তাই বেগটো ব্যৱহাৰ কৰিবলৈ ধৰিলে আৰু তেনেকৈয়ে তাত বিচাৰি পালে। মই এই কথাষাৰ মাত্ৰ এক উদাহৰণস্বৰূপে ক'ব বিচাৰোঁ যে তোমাৰ সম্পত্তিৰ ওপৰত কোনোবাই হাত দিলে তুমি কেনেদৰে ব্যৱহাৰ কৰা, তুমি কেনেকুৱা ব্যৱহাৰ কৰা যেতিয়া তোমাৰ খুব ভাল পোৱা বস্তু এটা ঈশ্বৰে তোমাৰ পৰা আঁতৰাই দিয়ে। আৰু মই বিশ্বাস কৰোঁ, শুনা যে মোৰ কথা, ঈশ্বৰে তোমাৰ পৰীক্ষা ল'ব, তোমাৰ জীৱনত প্ৰথম স্থানত কোন আহে, ঈশ্বৰ নে বস্তুটো নে অন্য মানুহ নে স্থান, এই সকলোবোৰ আমাৰ কাৰণে বহুত বহুত গুৰুত্বপূৰ্ণ হ'ব পাৰে। তুমি ঈশ্বৰ আৰু মানুহক সেৱা কৰিব নোৱাৰা একেলগে, তোমাৰ টকা পইচা সম্পত্তি বহুতো হ'ব পাৰে, মানে বহুতো বহুতো হ'ব পাৰে আৰু ঈশ্বৰে তেখেতৰ মানুহবোৰৰ ওপৰত কৃপা বৰষাটো বিচাৰে, কিন্তু তুমি বুজি পোৱাটো উচিত যে তুমি মাত্ৰ এটা ধাৰা, ভঁৰাল নহয়, আমি বস্তুৰ বাবে কোনো সংগ্ৰহ স্থান নহয়। মানুহৰ কৃপা পাত্ৰ আৰু ঈশ্বৰৰ সেৱাৰ কাৰণে আমি আমাৰ সকলোবোৰ ব্যৱহাৰ কৰাটো উচিত আৰু আমাৰ ওচৰলৈ অহা প্ৰায়ভাগ বস্তুৱে আমালৈ বুলি নাহে, এইবোৰ আমি আন মানুহলৈ আগবঢ়াই দিয়াটো বিচাৰে ঈশ্বৰে। জানানে, আমি যদি ঈশ্বৰৰ নামত কেইটামান কাগজৰ পইচা দিবলৈ টান পাওঁ, আমাৰ বেলেগৰ বস্তুবোৰ ঈশ্বৰে বিচাৰিলে আমি কেনেকৈ দিব পাৰিম, আমাৰ কাৰণে পইচা দিয়াটো ইমান কঠিন নহয়। আমাৰ হাঁচতে ধন ফুৰিবলৈ যাবলৈ বুলি সাঁচি ৰখা ধন বা অন্য খৰচৰ পৰা ঈশ্বৰৰ নামত দিবলগীয়া হ'লেহে আমাৰ সমস্যা বাঢ়ে। আৰু মই ক'ব পাৰোঁ যে তুমি অলপ অপ্ৰস্তুত, কিন্তু মই আগবাঢ়ি যামেই আৰু এনেদৰে মই আগবাঢ়িয়ে যাম। আমাৰ মাজৰ কিমানে জানা যে আমাৰ সম্পত্তিবোৰ হিচাপতকৈ অলপ বেছি গুৰুত্বপূৰ্ণ প্ৰকৃততে? মৃতসজ্জাত থকা মানুহ এজনে কেতিয়াও নিজৰ সাঁচতীয়া ধনৰ বিষয়ে নুসুধে। শুনিছানে তোমালোকে, মৃতসজ্জাত থকা কোনো ব্যক্তিয়ে নকয় মোৰ সাঁচতীয়া ধন কিমান আছে। সিহঁতে নিজৰ পৰিয়াল আৰু বন্ধুসকলকহে বিচাৰে, কিন্তু দুখিতভাৱে বেছিভাগ মানুহেই জীৱনৰ অন্তিম সময় পায়গৈ আৰু সিহঁতে জীৱনত বহুত সময় ধন ঘটাত কটাই দিয়ে। আৰু পৰিয়াল বা বন্ধুবৰ্গ বুলিবলৈ সিহঁতৰে চোৱা চিতা কৰা মানুহ কোনোৱেই নাথাকেগৈ। তুমি জীৱনটো সফলতাৰ চিৰি বগাই বগাই কটাই দিব পাৰা আৰু যেতিয়া তুমি ওপৰ পোৱাগৈ দেখা যায় তোমাৰ জখলাডাল ভুল অট্টালিকাত আছে, গতিকে বুজি পোৱাটো দৰকাৰ যে প্ৰকৃততে গুৰুত্বপূৰ্ণ কথাবোৰ কি। জানানে, মই ভাল পাওঁ, মোৰ ভাল লাগে এই বাণীবোৰৰ শিক্ষা দিবলৈ, কাৰণ আমাৰ এই ব্যস্ত জীৱন প্ৰণালীত মাজে সময়ে পৰিৱৰ্তনবিলাকৰ খুবেই প্ৰয়োজন আৰু আমাৰ জ্ঞানৰ বাবে উৎসৰ্গতাৰ বস্তু আৰু শক্তি আৰু স্থান আৰু উপাধি আৰু সফলতা। আৰু কওঁ যে মই কি কৰি আছোঁ, মোৰ কাৰণে কি বেছি গুৰুত্বপূৰ্ণ, মই জীৱনলৈ কোনো আদৰ্শক বস্তু আহিবলৈ দিছোঁ নে নাই আৰু এনেকুৱা বস্তু আছেনে যাক বাদ দিবলৈ মোৰ কাৰণে সঁচাকৈয়ে বহুত 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 কঠিন হয়। আৰু নহ'লে ঈশ্বৰৰ কথাত মই কিবা বস্তুত এৰি পাহৰি পেলাব পাৰিম নেকি? যদি তোমাৰ জীৱনত এজন বন্ধু আছে যাৰ বিষয়ে ঈশ্বৰে তোমাক জনায় যে তোমাৰ কাৰণে এতিয়া ভাল নহয়, তোমাৰ জীৱন বিষাক্ত কৰি পেলাইছে, তুমি আগবাঢ়ি ওলাই আহিব পাৰিবানে? আৰু যদি প্ৰয়োজন হয় অলপ সময় অকলশৰীয়াকৈ থাকি নিজক সেই সংগৰ প্ৰাতৰ কৰি ৰাখিব পাৰিবানে? আৰু এতিয়া মই চতুৰ্থবাৰ কৰিছোঁ এই সাপ্তাহিকটোত এই কামটো, তোমালোকে সহায় কৰা অলপ। জোহানৰ প্ৰতি প্ৰকাশিত বাক্য 3:15-17, মই তোমাৰ কামবোৰ জানো আৰু কি কৰি আছা, কিন্তু মই ইয়াকো জানো যে তুমি গৰমো নহয়, কিমান ঠাণ্ডাও নহয়, আৰু মই তোমাৰ মুখৰ পৰা উলিয়াই পেলাম মজলীয়া খ্ৰীষ্টিয়ানিটিৰ বিষয়ে কি ক'বা? দেওবাৰে আমি ইমান ধৰ্মভীৰু, কিন্তু সোমবাৰে আন পৃথিৱীখনৰ দৰে। তুমি তোমাৰ এজন খ্ৰীষ্টিয়ান বন্ধু আৰু আন বন্ধু এজনৰ লগত বেলেগ বেলেগকৈ ব্যৱহাৰ কৰা নেকি? তুমি যিকোনো অৱস্থাতে বা সময়তেই ঈশ্বৰে সমৰ্থন জনোৱানে? আৰু তুমি যদি সিহঁতৰ লগত থকাৰ দৰে সেই খ্ৰীষ্টিয়ানজন হ'ব নোৱাৰা, তুমি বুজাবুজি কৰি লোৱা নেকি নিজৰ বন্ধুত্বক বচাই ৰাখিবলৈ আৰু ঈশ্বৰক এনেদৰে কোৱাটো বাছি লোৱা নেকি যে ভুল ব্যক্তি এজন থকাতকৈ মোৰ জীৱনত কোনো নথকাটোৱে ভাল মোৰ কাৰণে? আৰু বহু বছৰ আগতে মই এগৰাকী মজলীয়া খ্ৰীষ্টিয়ান আছিলোঁ আৰু মোক কোনেও কোৱা নাছিল, মোক কোনেও স্বীকাৰ কৰা নাছিলে, আৰু সেইকাৰণে আজি মই মানুহক কৈছোঁ, কোনো মানুহকে ব্যক্তিগতভাৱে নাই কোৱা, মই এনেই ব্যক্ত কৰিছোঁ আৰু সুধিছোঁ যে তুমি মজলীয়া নেকি, নে তুমি ঈশ্বৰৰ লগত জ্বলন্ত অৱস্থাত আছা, তুমি ঈশ্বৰক গভীৰভাৱে ভাল পোৱানে, নে তুমি ওপৰৰ পৰিকৈ থকা ব্যক্তি? যেতিয়ালৈকে নিজে বিচৰাৰ দৰে পাই থকা যায়, নিজে কিবা এটা ভাল লাগে আৰু এটা বিশেষ খৰচ হোৱা নাই আৰু সকলো শান্ত, তুমি সুধিবা, কিন্তু যেতিয়া এইবোৰ দামী হৈ পৰে আৰু জীৱনত কেইবাটাও ঘটনা ঘটি আছে যাক তুমি বুজি উঠিব পৰা নাই আৰু এনেকুৱা লাগে যে তুমি দান কৰিছিলা, গীৰ্জাটো গৈছিলা আৰু তুমি দয়ালু হ'লা, আৰু এতিয়া তোমাৰ জীৱনটো নৰক হৈ পৰিছে, তুমি এতিয়া থিয় হৈ ঈশ্বৰক ক'ব পাৰিবানে যে হে ঈশ্বৰ, মই তোমাক ভৈয়ামত ভাল পোৱাৰ দৰে পাহাৰতো সমানেই ভাল পাওঁ, তোমাৰ কাৰণে কোৱা যে মই ধনবান আৰু ঐশ্বৰ্যশালী আৰু মোক একোৰে প্ৰয়োজন নাই, আৰু তুমি কেতিয়াও উপলব্ধি নকৰা যে তুমি দুখী আৰু একেবাৰেই অৱস্থা নাই আৰু আমি কৌ উভতি যাওঁ? মই সেই বাণীবোৰ আকৌ অলপ বেলেগ ধৰণে চাওঁ। 35 বছৰ আগতে মই কিবা এটা এনেকুৱা হ'লোহেঁতেন যে যেতিয়া মই মোৰ সৰু গীৰ্জা নাওখনত উপঙি আছিলোঁ, আৰু তুমি জানানে যে মোৰ স্বামী গীৰ্জাৰ এজন বয়স্ক ব্যক্তি, গীৰ্জাৰ সভাত ময়ে একমাত্ৰ মহিলা যিয়ে মই গীৰ্জাৰ সভাত বহিছিলোঁ, আৰু মই গীৰ্জাৰ সঠিক মানুহখিনিক চিনি পাইছিলোঁ। চোৱা, আমি জড়িত আছিলোঁ আৰু সকলোলৈকে গৈছিলোঁ আৰু সকলো বস্তুতেই অংশ লৈছিলোঁ, আৰু এনেকুৱা একো সভা বা ভোজ নাছিলে য'ত মেয়ৰক আমন্ত্ৰণ জনোৱা নাছিলে। গতিকে কথাটো এনেকুৱা ধৰণৰ, তোমাৰ বাবে কোৱা যে মই ভাল অৱস্থাত আছোঁ আৰু কোনো ডাঙৰ ধনৰ চিন্তা নাই, লগতে দুখনকৈ গাড়ী, ধুনীয়া উপচহৰীয়া ঘৰ, সকলো সঠিক মানুহক চিনি পাওঁ, ভাল কাপোৰ পিন্ধো, সন্তান ভাল বিদ্যালয়লৈ যায়, আৰু তেতিয়া ঈশ্বৰে মোক ক'ব লাগিলে, হয় আৰু তথাপিও তুমি উপলব্ধি কৰিব পৰা নাই যে তুমি প্ৰকৃততে দুখীয়া, অন্ধ আৰু তুমি নাঙঠ হৈ আছা এতিয়াও। আহা, খ্ৰীষ্টিয়ানত্বটো জীৱনত সাপ্তাহিক এটা ভ্ৰমণতকৈ বহুত বেছি। তোমাৰ গাড়ীত লগোৱা সাধাৰণ এটুকুৰা চিহ্ন নহয়, আমি কেনেকৈ ব্যৱহাৰ কৰোঁ, কেনেকৈ জীৱন যাপন কৰোঁ আৰু আমাৰ নিজৰ বিচাৰৰ ওপৰত ই নিৰ্ভৰশীল হয়, আৰু আমি বিচাৰোঁনে এইটো আৰু নিজৰ কথা যুক্তি দৰ্শাব পাৰোঁনে নাই সেইটোৰ ওপৰত নিৰ্ভৰ কৰে।